ধাব শুন ও ধাব শুন ও ধাব শুন जानकी के दिन से कह देना।